চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
যাবাগে তুমি কৰ পৰা হিচাপ আৰু কলৈ যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বুধি চাই চানে এবাৰ ভাবি
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? এই অনুষ্ঠান শুনি কেনে পাইছে আমালৈ বাৰু কেতিয়াবা চিঠি পত্ৰৰ যোগেৰে জনাইছেনে? অনুগ্ৰহ কৰি আজি এই দুষাৰিমান লিখি পঠিয়াবচোন। আহকচোন আমি বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছো কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰতিজনৰ প্ৰয়োজন অনুসাৰে তুমি আমাক কথা কোৱা, তোমাৰ স্পষ্ট মাত আমাক শুনিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাক পৰিচালনা কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় চমুৱেল নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজি আমি এই দ্বিতীয় চমুৱেল পুস্তকখনৰ 10 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আগবঢ়াম। 10 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা 3 নম্বৰ পদলৈ আমি পাওঁ যে অতীতত অম্মুনিয়াসকলে দায়ুদ ৰজাক দেখুওৱা দয়াৰ বিনিময়ত দায়ুদ ৰজাই এতিয়া ৰজা হোৱাৰ পাছত অম্মুনিয়াসকলক দয়া কৰিবলৈ ইচ্ছা কৰিছিল আৰু সেই উদ্দেশ্যেৰে ব্যৱস্থাৰ আয়োজন কৰিবলৈ তেওঁ অম্মুনিয়াসকলৰ ওচৰলৈ মানুহ পঠাইছিল। কিন্তু দায়ুদক অম্মুনিয়াবিলাকে বিশ্বাস নকৰিলে, বৰং সন্দেহ কৰিলে, আৰু ফলস্বৰূপে আমি 4 নম্বৰ পদত পাওঁ যে দায়ুদে পঠিওৱা সেই মানুহক অম্মুনিয়া ৰজাই অপমানহে কৰিলে। দায়ুদে যেতিয়া শুভেচ্ছা আৰু শান্তি স্থাপনৰ কাৰণে তেওঁৰ ৰাষ্ট্ৰদূতসকলক প্ৰেৰণ কৰিছিল, তেতিয়া অম্মুনিয়া ৰজাই তাকে ৰণৰ বাবে প্ৰত্যাহ্বান ৰূপে গ্ৰহণ কৰিলে। 5 নম্বৰ পদত পাওঁ যে দায়ুদৰ ৰাষ্ট্ৰদূতসকল বৰ লজ্জিত হৈছিল আৰু সেয়ে তেওঁলোকে জিৰচালেমলৈ ঘূৰি নগৈ দাড়ি দীঘল নোহোৱা পৰ্যন্ত জিৰিহু নগৰত থাকিল দায়ুদ ৰজাৰ পৰামৰ্শ অনুসাৰে। তাকে কৰাৰ পাছত অম্মুনৰ ৰজাই ভালদৰে জানিছিল যে তেওঁলোক নিজে নিজেই ইছৰাইলৰ দৃষ্টিত ঘৃণাৰ পাত্ৰ হৈ পৰিছিল আৰু সেয়ে ইছৰাইল লোকৰ সৈতে ৰণ দিবলৈ তেওঁ অৰামিয়া আৰু আন আন ৰজাৰ অধীনৰ সৈন্য সামন্ত ভাড়া দি আমদানি কৰি ল'বলগীয়া হৈছিল। 7 নম্বৰ পদৰ পৰা 10 নম্বৰ পদত পাওঁ যে এতিয়া মানে ইছৰাইলৰ লোকসকল যুঁজ কৰাত পাকৈত জাতি হৈ উঠিছিল। চিৰিয় সৈন্য আৰু অম্মুনিয়াসকল একলগ হোৱাৰ আগতেই যুদ্ধ বিগ্ৰহত অতি দক্ষ নেতৃত্ব দিব পৰা নেতা জোৱাবে তেওঁৰ সেনা 2টা সৈন্য দলৰ মাজত পৰিচালিত কৰি 2টা দলকেই একেলগ হোৱাত বাধা আৰোপ কৰিছিল। 11 পদৰ পৰা 17 নম্বৰ পদলৈ পোৱা যায় যে ইছৰাইলৰ সেনাপতি জোৱাবৰ শত্ৰুপক্ষৰ বিৰুদ্ধে যুঁজ কৰাৰ কৌশল আৰু সহযোগী সেনানায়ক অবিচয়ৰ সৈতে অতি সুন্দৰ পৰিকল্পনা আৰু বুজাপৰা। 18 আৰু 19 নম্বৰ পদত আমি পাওঁ যে ইছৰাইলৰ সৈন্যবিলাকৰ বিৰাট বিজয়ৰ কথা। দায়ুদে যে বাস্তৱিকতেই মহাবীৰ আছিল, এই বিজয়ে তাকেই সাব্যস্ত কৰিছিল। প্ৰিয় শ্ৰোতা, এয়া আছিল 10 নম্বৰ অধ্যায়ৰ আলোচনা। থুলমূলকৈ আমি আগবঢ়ালো, এতিয়া আমি 11 নম্বৰ অধ্যায়ৰ আলোচনালৈ আগবাঢ়ো হওক। দ্বিতীয় চমুৱেল পুস্তকখনৰ প্ৰথম খণ্ড শেষ কৰি এতিয়া আমি 11 নম্বৰ অধ্যায়ৰ পৰা পুস্তকখনৰ দ্বিতীয় আৰু শেষ খণ্ডত উপনীত হৈছোহি। এই পুস্তকখনৰ প্ৰথম 10টা অধ্যায়ত আমি পালো দায়ুদৰ বিজয় আৰু কেৱল বিজয়ৰ কথা। গতিকে দ্বিতীয় চমুৱেলৰ প্ৰথম 10টা অধ্যায় সামৰি এই প্ৰথম খণ্ডটোক আমি দায়ুদৰ বিজয় খণ্ড বুলি ক'ব পাৰোঁ। কিন্তু পুস্তকখনৰ 11 নম্বৰ অধ্যায়ৰ পৰা 24 নম্বৰ অধ্যায়লৈকে এই দ্বিতীয় খণ্ডত আমি পাওঁ দায়ুদৰ ব্যক্তিগত জীৱনৰ পৰাজয়ৰ কথা। ঈশ্বৰে কৰাত দায়ুদ মহান ৰজাৰূপে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছিল। কিন্তু এই অধ্যায়টোত তেওঁ কৰা পাপৰ যি বিৱৰণ আমি পাওঁ তাৰে আমি জানো যে তেওঁ ঈশ্বৰৰ মহাবিচাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল। এতিয়াৰে পৰা আমি দেখা পাম যে তেওঁ সমস্যা, এনেকৈ কিছুমান বিপদ বিঘিনিৰ সন্মুখীন হ'ব, অন্তৰ বিদৰা কিছুমান ঘটনা প্ৰবাহৰ মাজেৰে বাট কৰি পাব। এতিয়া আমি 11 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিছো, শুনকচোন। আৰু বছৰ ঘূৰিলত যি কালত ৰজাবিলাক যুদ্ধলৈ যায়, এনে কালত দায়ুদে জোৱাবক আৰু তেওঁৰ লগত তেওঁৰ দাসসকলক আৰু গোটেই ইছৰাইলক পঠালে। তেওঁলোকে গৈ অম্মুনৰ সন্তানসকলৰ দেশ নষ্ট কৰি ৰব্বা নগৰ অৱৰোধ কৰিলে, কিন্তু দায়ুদ জিৰচালামতেই থাকিল। সেইটো দায়ুদৰ ডাঙৰ ভুল আছিল। ৰজা হিচাপে তেওঁ যাব লাগিছিল যুদ্ধলৈ, কিন্তু যুদ্ধলৈ নগৈ তেওঁ লাহবিলাহত ৰাজপ্ৰসাদতেই থাকিল। 2 নম্বৰ পদত চাওক, বিলাসী আৰু আলসুৱা জীৱনত একো কৰিবলগীয়া নথকাত দেখা পাব নলগীয়া দৃশ্য দায়ুদে দেখা পাইছিল। যিহলৈ আকৰ্ষিত হ'ব নালাগে তালৈ আকৰ্ষিত হৈছিল আৰু সেইদৰেই পাপত পতিত হৈছিল। ৰণলৈ গ'লে দায়ুদে এই পাপত নিশ্চয় পতিত নহ'লহেঁতেন। দায়ুদে কৰা এই পাপ আচৰণত বৎসেবাৰো অৰিহণা নথকা নহয়, কিন্তু ঈশ্বৰে সেই পাপৰ বাবে দায়ুদকেই সম্পূৰ্ণ জগৰীয়া কৰিছিল। 3 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈ চালে আমি পাওঁ যে বৎসেবাৰ গিৰিয়েক উৰিয়া আছিল পৰজাতীয় লোক, কিন্তু ইছৰাইলীয় ৰাজশাসনৰ প্ৰতি আনুগত্য থকা লোক। সেই উৰিয়াৰ ভাৰ্যা বৎসেবাৰ সৈতে পতিত হ'বলৈ, বৎসেবাৰ সৈতে সহবাস কৰিবলৈ বৎসেবাক দায়ুদে ৰাজপ্ৰসাদলৈ অনাইছিল আৰু পৰস্ত্ৰীত গমন কৰা পাপত তেওঁ পতিত হৈছিল। আৰ্জিলে ভুঞ্জিব লাগে। সহবাসৰ ফলত বৎসেবা সন্তান সম্ভৱা হৈছিল আৰু দায়ুদৰ বাবে সেয়া এটা ডাঙৰ সমস্যা হৈ পৰিছিল। সেই পাপ থাকিবলৈ দায়ুদে বহু কাম কৰিলে, বহু কৌশল কৰিলে, কষ্ট কৰিলে, কিন্তু সেইবোৰৰ কোনো ফল নধৰিল। সেই পাপ ঢাকিবলৈ দায়ুদে উৰিয়াক যিবোৰ কাম কৰিবলৈ পৰামৰ্শ দিছিল, উৰিয়াই সেইবোৰত সহযোগ কৰা নাছিল। 11 নম্বৰ পদত চাওক, উৰিয়া অনাজিহুদী লোক হলেও ইছৰাইলীয় ৰাজশাসনৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সন্মান আৰু আনুগত্য থকাৰ বাবেই যুদ্ধ অব্যাহত থকাৰ সময়ত ভাৰ্যাৰ সৈতে সহবাস কৰি বিলাস কৰাৰ পৰা বিৰত থকাৰ কঠোৰ সিদ্ধান্ত লৈছিল। প্ৰথম পৰ্যায়ৰ সকলো প্ৰকাৰৰ কৌশল, কষ্ট আৰু পৰিশ্ৰম ব্যৰ্থ হোৱাত দায়ুদে দ্বিতীয় পৰ্যায়ৰ প্ৰচেষ্টা হাতত লৈ উৰিয়াক খুৱাই বুৱাই মত্ত কৰি নিজৰ ভাৰ্যাৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰিছিল, কিন্তু উৰিয়া মাতাল হৈও ভাৰ্যাৰ ওচৰলৈ কিন্তু যোৱা নাছিল। তাতো বিফল হৈ দায়ুদে তৃতীয়টো ব্যৱস্থা ল'বলগীয়া হ'ল, উৰিয়াক চিৰদিনৰ বাবে আঁতৰাই পঠিওৱাৰ ব্যৱস্থা কৰিব লগা হ'ল। 12 নম্বৰ পদৰ পৰা 15 পদলৈ চাওক, উৰিয়াক বিনষ্ট কৰাৰ চক্ৰান্তৰ দ্বাৰা দায়ুদে পাপত আৰু পাপ জাপি লৈছিল। সকলোৰে ক্ষেত্ৰত সেইটোৱে সঁচা কথা হয়। এটা পাপ ঢাকিবলৈ আন এটা পাপ আচৰণ কৰিবলগীয়া হয়। উৰিয়াৰ মৃত্যুৰ পৰিকল্পনা দায়ুদে বৰ শীতল মস্তিষ্ক আৰু উদ্দেশ্য প্ৰণোদিতভাৱে কৰিছিল, কিন্তু ঈশ্বৰে সেই পাপ ঢাকি নাৰাখিলে। 16 আৰু 17 পদত আমি পাওঁ যে দায়ুদে চক্ৰান্ত কৰাৰ দৰেই উৰিয়াৰ মৃত্যু ঘটাইছিল। ঈশ্বৰৰ লোক, ঈশ্বৰৰ দাস হৈও দায়ুদে কি জঘন্য কাম কৰিছিল! ইয়াৰ পৰা আমি প্ৰত্যেকজন লোকেই শিক্ষা আহৰণ কৰা উচিত যে এটা পাপ কৰি সেই পাপক ঢাকি ৰাখিবলৈ চেষ্টা কৰিলে আন এটা পাপ কাম কৰিবলগীয়া হয়। ঈশ্বৰৰ লোক হলেও আমি সদায় সজাগ হৈ জীৱন আচৰণ কৰিব লাগে, কিয়নো ছয়তানে আমাক গ্ৰাস কৰিবলৈ সদায় সুযোগ বিচাৰি থাকে। উৰিয়াৰ মৃত্যু হ'ল। তাৰ পাছত 26 আৰু 27 নম্বৰ পদ দুটাত আমি কি পাওঁ, পাঠ কৰি দিছো। আৰু উৰিয়াৰ তিৰোতাই নিজ গিৰিয়েক উৰিয়াৰ মৃত্যু সংবাদ পাই গিৰিয়েকৰ নিমিত্তে বিলাপ কৰিলে, আৰু শোকৰ দিন শেষ হলত দায়ুদে মানুহ পঠাই তাইক নিজৰ ঘৰলৈ অনালে, আৰু তাই তেওঁৰ তিৰোতা হৈ তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। কিন্তু দায়ুদে কৰা সেই কৰ্মত জিহুৱাই অসন্তোষ পালে, ঈশ্বৰ অসন্তুষ্ট হ'ল। এতিয়া আমি 12 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছো। 12 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিছো। পাছে জিহুৱাই দায়ুদৰ ওচৰলৈ নাথনক পঠালে। তেওঁ দায়ুদৰ ওচৰলৈ আহি তেওঁক ক'লে, এখন নগৰত দুজন মানুহ আছিল, এজন ধনবান আৰু এজন দৰিদ্ৰ। প্ৰিয় শ্ৰোতা, নাথনৰ যোগেৰে ঈশ্বৰে দায়ুদক কথা ক'ব খুজিছিল আৰু দাইদৰ দুখ আঙুলিয়াই দিব খুজিছিল। এতিয়া নাথনে এটা কাহিনীৰ মাজেৰে আচলতে দাইদৰ ভুলটো আঙুলিয়াই দিব খুজিছিল। 2 আৰু 3 নম্বৰ পদ, সেই ধনমানজনৰ গৰু মেৰ আদিৰ জাক বহুত আছিল, কিন্তু সেই দৰিদ্ৰজনৰ সৰু চেঁৱৰী মেৰ পোৱালীৰ বাহিৰে আন একোৱেই নাছিল। তেওঁ তাইক কিনি লৈ পুহিছিল। সেই মেৰ পোৱালীটি তেওঁৰ আৰু তেওঁৰ ল'ৰা ছোৱালীৰ লগত থাকি ডাঙৰ হৈছিল। তাই তেওঁৰ খোৱা বস্তুকে খাই, তেওঁৰ পাত্ৰতেই পান কৰে, তেওঁৰ বুকুতে শুৱে, আৰু তাই তেওঁৰ এজনী জীয়েকৰ নিচিনা আছিল। ইয়াৰ যোগেৰে আচলতে নাথানে দায়ুদ আৰু উৰিয়াৰ কথাকে বুজাইছিল। 4 নম্বৰ পদত পঢ়িছো, পাছে সেই ধনবানজনৰ ঘৰলৈ এজন পথিক আহিলত, সি নিজৰ ঘৰলৈ অহা সেই পথিকৰ নিমিত্তে ৰান্ধিবলৈ নিজৰ গৰু মেৰ আদিৰ জাকৰ পৰা একো আনিবলৈ মন নকৰি দৰিদ্ৰজনৰ মেৰ পোৱালীটিকে লৈ নিজৰ নিজৰ ওচৰলৈ অহা মানুহটোৰ নিমিত্তে ৰান্ধিলে। প্ৰিয় শ্ৰোতা, নাথানৰ এই কাহিনীটো আমাৰ অতি পৰিচিত যেন নালাগেনে? কিন্তু হলেও দুখীয়া মানুহজনৰ মাত্ৰ এজনী মেৰেই আছিল আৰু ধনীজনৰ সকলো আছিল, কিন্তু ধনীজন কৃপণ আছিল। আমি অৱশ্যে ৰাজনীতিৰ কোনো কথা আলোচনা কৰা নাই, কিন্তু এই কাহিনীটোৰ ক্ষেত্ৰত এটা কথা ক'বলৈ ইচ্ছা কৰোঁ, আৰু সেয়া হৈছে আজিৰ পাপৰ পৃথিৱীৰ এটা নীতিৰ কথা। আমি জানো পৃথিৱীত আজি এনেকুৱা ঘটনাই ঘটি থাকে, বলিয়ে দুৰ্বলীৰ ওপৰত অত্যাচাৰ চলাই থাকে, দুৰ্বলীৰ ওপৰত শোষণ চলাই থাকে, আৰু দায়ুদেও আচলতে ঠিক তেনেকুৱা কামেই কৰিছিল। 5 নম্বৰ পদ, তাতে দায়ুদে সেই মানুহলৈ অতিশয় ক্ৰুদ্ধ হৈ নাথানক ক'লে, যীহোৱাৰ জীৱনৰ শপত, যি মানুহে সেই কাম কৰিলে তেওঁ মৃত্যুৰ যোগ্য। প্ৰিয় শ্ৰোতা, দায়ুদ এজন ভাল বিচাৰক আছিল, ন্যায় অন্যায় তেওঁ বিচাৰ কৰিব পাৰিছিল। নাথানৰ কাহিনীটো শুনি দায়ুদ নিশ্চয় খঙত জ্বলি পকি উঠিছিল আৰু কৈছিল, ক'ত আছে সেই মানুহ, তেওঁক ধৰি আন, মই তেওঁক হত্যা কৰিম। এৰা প্ৰিয় শ্ৰোতা, আনৰ পাপ আমি কিমান সহজে দেখা পাওঁ, কিন্তু নিজৰটো হলে দেখা নাপাওঁ, এয়া তাৰেই প্ৰমাণ। 6 নম্বৰ পদ, আৰু তেওঁ একো দয়া নকৰি এনে কাম কৰাত তেওঁ সেই মেৰ পোৱালীৰ 4 গুণো ভুটাই দিব। প্ৰিয় শ্ৰোতা, ইয়াত দায়ুদক এজন ভাল উপদেষ্টা যেন লাগিছে। অৱশ্যে আনক উপদেশ দিবলৈ, দুখ উলিয়াবলৈ আৰু আনৰ মনৰ কথা ক'বলৈ বৰ সহজ, কিন্তু নিজৰ মনৰ কথা আমি জানো আনক ক'ব পাৰোঁ, নাইবা উপদেশ নিদি আৰ্হি হ'ব পাৰোঁ। দায়ুদেও তাকেই কৰিছিল, আনৰ ক্ষেত্ৰত ন্যায় বিচাৰ হ'বই লাগিব বুলি দাবী কৰিছিল, কিন্তু নিজৰ কথা হ'লে মনত পৰা নাছিল। 7 আৰু 8 নম্বৰ পদ, তেতিয়া নাথানে দায়ুদক ক'লে, তুমিয়েই সেই মানুহ, ইছৰাইলৰ ঈশ্বৰ যীহোৱাই এই কথা কৈছে, ময়েই তোমাক ইছৰাইলৰ ওপৰত ৰজা অভিষেক কৰিলোঁ আৰু চৌলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰিলোঁ আৰু তোমাৰ গৃহ তোমাক দিলোঁ, প্ৰভুৰ পত্নীবিলাকো তোমাৰ বুকুত দিলোঁ, আৰু ইছৰাইল ও যিহুদাৰ বংশ তোমাক দিলোঁ, আৰু সেয়ে অলপ হোৱা হ'লে মই তোমাক অমুক তমুক বস্তু আৰু দিলোঁহেতেন। প্ৰিয় শ্ৰোতা, দায়ুদৰ দৰে পৰাক্ৰমী সম্ৰাট এজনৰ আগত তেনেদৰে কথা ক'বলৈ নাথানৰো কম সাহস থাকিব নালাগিব, কিন্তু নাথানে নিৰ্ভয়ে সেই কথা ক'ব পাৰিছিল, কিয়নো সেই কথা ঈশ্বৰৰ পৰা আহিছিল। আনহাতে দায়ুদৰ সলনি যদি তেওঁৰ সমপৰ্যায়ৰ আন এজনৰ আগত নাথানে এই কথা ক'লেহেঁতেন, তেনেহ'লে নাথানৰ অৱস্থাই বা কি হ'লহেঁতেন? কিন্তু এইবাৰ দায়ুদৰ ক্ষেত্ৰত আমি দেখা পাম যে তেওঁ নাথানক একো নকৰে, বৰং তেওঁ নিজে এটা বৰ অস্বাভাৱিক কাম কৰিব। কাৰণ ঈশ্বৰে যে দায়ুদক সকলো দিছে, তথাপিও যে তেওঁ আনৰ বস্তুলৈ লোভ কৰিছে আৰু ঈশ্বৰৰ দৃষ্টিত যে পাপ কৰিছে, সেই কথা তেওঁ বুজি পাইছিল। 9 নম্বৰ পদ, তুমি কিয় যীহোৱাৰ বাক্য তুচ্ছ কৰি তেওঁৰ সাক্ষাতে কু আচৰণ কৰিলা? তুমি হিত্তিয়া উৰিয়াক তৰোৱালৰ দ্বাৰাই মাৰি পেলালা, তাৰ তিৰোতাকো আনি নিজৰ তিৰোতা কৰিলা, আৰু অম্মুনৰ সন্তানবিলাকৰ তৰোৱালৰ দ্বাৰাই উৰিয়াক বধ কৰালা। প্ৰিয় শ্ৰোতা, নাথানে দায়ুদক তেওঁ কৰা পাপৰ কথা সোঁৱৰাই দিছে। সেই সময়ত তাত বহুতো মানুহ উপস্থিত আছিল আৰু সকলোৱে দায়ুদৰ পাপৰ কথা জানিব পাৰিলে। আনহাতে এয়া সাধাৰণ পাপ নাছিল। 10 নম্বৰ পদ, এতেকে তৰোৱালে কেতিয়াও তোমাৰ বংশক এৰি নাযাব, কিয়নো তুমি মোক হেয়জ্ঞান কৰি হিত্তিয়া উৰিয়াৰ তিৰোতাক আনি নিজৰ তিৰোতা কৰিলা। প্ৰিয় শ্ৰোতা, এইখিনিতে আমি এটা প্ৰশ্ন সুধিব বিচাৰোঁ যে খ্ৰীষ্টীয় বিশ্বাসীসকলেও কেতিয়াবা পাপ কৰেনে? এৰা, কেতিয়াবা পাপত পতিত হ'ব পাৰে, কিন্তু যেতিয়াই আমি পাপত পতিত হওঁ তেতিয়া আমি আচলতে ঈশ্বৰক হেয়া জ্ঞান কৰা হয়। ষোল্ল নম্বৰ পদ, যীহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমংগল উৎপন্ন কৰিম আৰু তোমাৰ আগতে তোমাৰ তিৰোতাবোৰলৈ তোমাৰ চুবুৰীয়াক দিম, তাতে তেওঁলোকে সৌ সূৰ্যৰ সাক্ষাতে তোমাৰ তিৰোতাবোৰৰ লগত শয়ন কৰিব। প্ৰিয় শ্ৰোতা, এই পদত ঘোষণা কৰা ব্যভিচাৰ ডায়ুদৰ নিজৰ ঘৰতে ঘটা ডায়ুদে দেখিবলৈ পাব। এই বিষয়ে আমি পিছত পঢ়িবলৈ পাম। বাৰ নম্বৰ পদ, কিয়নো তুমি গুপুতে এই কৰ্ম কৰিলা, কিন্তু মই হলে সকলো ইছৰাইলৰ আৰু সূৰ্যৰ সাক্ষাতে এই কৰ্ম কৰাম। প্ৰিয় শ্ৰোতা, ডায়ুদৰ ওপৰত ঈশ্বৰে অভিশাপ ঘোষণা কৰা দেখি তেওঁ অতি দুখিত আৰু অনুতপ্ত হৈ কি ক'ব ধৰিছে, এই বিষয়ে আমি পাওঁ তেৰ নম্বৰ পদত। তেতিয়া ডায়ুদে নাথনক ক'লে, মই যীহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ। তাতে নাথনে ডায়ুদক ক'লে, যীহোৱায়ো তোমাৰ পাপ দূৰ কৰিলে, তুমি নমৰিবা। প্ৰিয় শ্ৰোতা, ডায়ুদে কৰা অপৰাধৰ কাৰণে তেওঁ প্ৰকৃততেই মৰিবলগীয়া আছিল, কিন্তু ঈশ্বৰে তেওঁৰ পাপ ক্ষমা কৰিলে, তেওঁৰ প্ৰাণ ৰক্ষা কৰিলে। তাৰ পৰিৱৰ্তে তেওঁৰ কেঁচুৱা সন্তানেটিৰ মৃত্যু হ'ল। ডায়ুদৰ পাপৰ শাস্তি ঈশ্বৰে তেওঁক নিদিয়াকৈ আচলতে নাথাকিল। চৈধ্য নম্বৰ পদ, কিন্তু তুমি এই কাৰ্যৰ দ্বাৰাই যীহোৱাৰ শত্ৰুবোৰে নিন্দা কৰিবলৈ সিহঁতক অতি চল দিলা, এই হেতুকে তোমাৰ ঔৰসত জন্মা ল'ৰাটি নিশ্চয় মৰিব। হয় প্ৰিয় শ্ৰোতা, ডায়ুদে কৰা পাপ কৰ্মৰ বাবে ঈশ্বৰক নজনা মানুহবিলাকে আজিও ঈশ্বৰক নিন্দা কৰে। ইয়াৰ পাছত আমি পোন্ধৰৰ পৰা সোতৰ নম্বৰ পদলৈকে পাঠ কৰিলে দেখা পাওঁ যে উৰিয়াৰ ভাৰ্যা সেই বৎসেবাৰ যোগেৰে ডায়ুদৰ যি পুত্ৰ জন্মিছিল সেই পুত্ৰক ঈশ্বৰে আঘাত কৰিলত নৰিয়াত পৰিল, আৰু সেই ল'ৰাৰ নিমিত্তে ডায়ুদে যীহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে, লঘোণ দিলে, কিন্তু তথাপি সেই ল'ৰাটি নাবাছিল। সেই ল'ৰাটি মৰা বুলি ডায়ুদে খবৰ পালে। বিশ নম্বৰ পদ, তেতিয়া ডায়ুদে মাটিৰ পৰা উঠি গা ধুলে আৰু গাত তেল ঘঁহিলে আৰু কাপোৰ সলাই যীহোৱাৰ গৃহত সোমাই তেওঁক প্ৰণিপাত কৰিলে। পাছে নিজৰ গৃহলৈ গ'ল আৰু তেওঁৰ আজ্ঞামতে সিহঁতে তেওঁৰ আগত আহাৰ দিলত তেওঁ ভোজন কৰিলে। ডায়ুদৰ সেই কাণ্ডবোৰ দেখি তেওঁৰ দাসবিলাক নিশ্চয় স্তম্ভিত হৈছিল, কাৰণ কেঁচুৱাটি জীয়াই থাকোঁতে ডায়ুদে শোক কৰিছিল, কিন্তু যেতিয়া কেঁচুৱাটি মৰিল তেতিয়া তেওঁ উঠি গা ধুলে, কাপোৰ পিন্ধিলে আৰু আহাৰ কৰি নিজৰ ঘৰলৈ গুচি গ'ল। ডায়ুদৰ এই আচহুৱা কাম দেখি তেওঁৰ দাসবিলাকে তাৰ কাৰণ জানিবলৈ বিচাৰিলে। উত্তৰত ডায়ুদে কি ক'লে তাক আমি বাইশ আৰু তেইছ নম্বৰ পদত পাওঁ। তাতে তেওঁ ক'লে, ল'ৰাটি জীয়াই থাকোঁতে মই লঘোণ দি ক্ৰদন কৰিলোঁ, কাৰণ মই ভাবিছিলোঁ ল'ৰাটি জীয়াই থাকিবৰ নিমিত্তে কিজানি যীহোৱাই মোলৈ কৃপা কৰিব, কিন্তু এতিয়া সি মৰিল, এই হেতুকে মই কি কাৰণে লঘোণ দিম? মই জানো তাক উভতাই আনিব পাৰিম, মই তাৰ ওচৰলৈ যাম, কিন্তু সি মোৰ ওচৰলৈ উভতি নাহে। প্ৰিয় শ্ৰোতা, ডায়ুদে জানিছিল তেওঁৰ কেঁচুৱাটি মৃত্যুৰ পাছত স্বৰ্গত আছে। তেওঁ নিজেও যে এদিন স্বৰ্গলৈ যাব আৰু তেওঁৰ লগত পুনৰ মিলন হ'ব, সেই কথা তেওঁ জানিছিল। এইটোৱেই আমাক দেখুৱায় যে শিশু এটিৰ মৃত্যু হ'লে শিশুটি ঈশ্বৰৰ লগত থাকিবলৈ স্বৰ্গলৈ যায়গৈ। ডায়ুদেও তেওঁৰ এই কেঁচুৱা সন্তানটিৰ মৃত্যুত আনন্দ কৰিব পাৰিছিল, কাৰণ কোনোবা এদিন যে তেওঁ পুনৰ এই সন্তানটিক লগ পাব, সেই কথা তেওঁ জানিছিল। কিন্তু তেওঁৰ আন এজন পুত্ৰ অবছালোমৰ মৃত্যুত তেওঁ আনন্দ কৰিব পৰা নাছিল, কাৰণ তেওঁ পাবনে নেপাব সেই বিষয়ে তেওঁ নিশ্চিত নাছিল, কাৰণ তেওঁক আকৌ তেওঁ লগ পাবনে নেপাব সেই বিষয়ে ডায়ুদ নিশ্চিত নাছিল। চৌব্বিশ আৰু পঁচিছ নম্বৰ পদ, পাছে নিজ তিৰোতা বৎসেৱাক সান্তনা কৰিলে আৰু তাইৰ ওচৰলৈ গৈ তাইৰ লগত শয়ন কৰিলে, আৰু তাই এটি পুত্ৰ প্ৰসৱ কৰিলত তেওঁ তাৰ নাম ছলোমন শান্তিযুক্ত ৰাখিলে, আৰু যীহোৱাই তাক প্ৰেম কৰিলে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে ডায়ুদৰ সন্তান ছলোমনক অতিশয় প্ৰেম কৰিছিল, আৰু নাথন ভাৱবাদীৰ দ্বাৰা তেওঁৰ নাম জিবিদিয়া ৰাখিলে, যাৰ অৰ্থ ঈশ্বৰৰ প্ৰিয়। এইবাৰ ছাব্বিছ নম্বৰ পদৰ পৰা ঊনত্ৰিছ নম্বৰ পদলৈকে পঢ়িছোঁ। ইয়াৰ ভিতৰতে জোৱাবে অম্মুনৰ সন্তানবিলাকৰ ৰব্বা নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি ৰাজনগৰ ল'লে। তেতিয়া জোৱাবে ডায়ুদৰ ওচৰলৈ দূতৰ দ্বাৰা কৈ পঠালে, বোলে, মই ৰব্বাৰ বিৰুদ্ধে যুদ্ধ কৰি জলপুৰি ল'লোঁ, এতিয়া আপুনি অৱশিষ্ট লোকবিলাকক গোটাই লৈ নগৰৰ বিৰুদ্ধে চাউনি পাতি তাক লওকহি। নহলে মই হাত কৰি ল'লে নগৰখন মোৰ নামেৰে প্ৰখ্যাত হ'ব। তাতে ডায়ুদে আটাই লোকক গোটাই ৰব্বালৈ গৈ তাৰ বিৰুদ্ধে যুদ্ধ কৰি তাক ল'লে। প্ৰিয় শ্ৰোতা, এই সময়লৈকে ডায়ুদৰ সাম্ৰাজ্য বৃদ্ধি হৈয়েই আছিল। তেওঁ নতুন নতুন ঠাই অধিকাৰ কৰি আছিল, কিন্তু তথাপিতো তেওঁ পাপৰ প্ৰতিফলৰ পৰা হাত সাৰিব পৰা নাছিল। তেওঁৰ নিজৰ ঘৰতেই ব্যভিচাৰ চলিছিল আৰু সেইকাৰণে তেওঁৰ প্ৰজাই তেওঁৰ বিৰুদ্ধে নানা ধৰণৰ ইতিকিঙৰ কথা কৈছিল। প্ৰিয় শ্ৰোতা, আজি আমি ইমানতেই আমাৰ আলোচনা সামৰিব খুজিছোঁ, কিন্তু শেষত এটা কথা আকৌ সুকীয়াই দিব খুজিছোঁ যে আমি ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰি ঈশ্বৰৰ অবাধ্য হৈ কেতিয়াও সাৰি যাব নোৱাৰোঁ। তাৰ প্ৰতিফল আমি পাবই লাগিব, সেয়েহে আমি সাৱধানে জীৱন ধাৰণ কৰা উচিত। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।